গণনা পুস্তক 8 অধ্যায়। লেবিয়াসকলক উৎসৰ্গ কৰা। জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক কোৱা বোলে, যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই 7টা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা। তেতিয়া হাৰুণে সেইদৰে কৰিলে। মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে। সেই দীপাধাৰৰ এইদৰে সজা হৈছিল। দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণেৰে পিটাই সজা হৈছিল, আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল। জিহুৱাই মুচিক এইদৰে দীপাধাৰটোৰ সাজিবলৈ কৈছিল। জিহুৱাই মুচিক পুনৰাই ক'লে, তুমি ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা লেবিয়াসকলক লৈ তেওঁলোকক হুচি কৰা। তেওঁলোকক হুচি কৰিবলৈ তেওঁলোকলৈ এই কাম কৰা, তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্ৰতিজনে নিজ গোটেই গাৰ চুলি খুৰাই আৰু কাপোৰ ধুই নিজকে হুচি কৰক। তাৰ পাছত তেওঁলোকে এটা দমৰা খাৰ গৰু আৰু তেল মিহলোৱা মিহি আটাগুৰিৰে যুগুত কৰক। তাৰ ভক্ষ্য নৈবেদ্য আনক, আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওক। তুমি লেবিয়াসকলক সাক্ষাৎ কৰা টনবোৰ আগত উপস্থিত কৰাবা, আৰু ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীক একত্ৰিত কৰাবা। তাৰ পাছত লেবিয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইজৰাইলৰ সন্তানসকলে লেবিয়াসকলৰ গাত হাত দিব লাগিব। ইজৰাইলৰ সন্তানসকলৰ পক্ষে হাৰুণে মোৰ আগত লেবিয়াসকলক উৎসৰ্গ কৰিব, যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যৰ নিযুক্ত হ'ব। পাছত লেবিয়াসকলে সেই 2টা দমৰা খাৰ গৰু মূৰত হাত দিব, আৰু তুমি লেবিয়াসকলক প্ৰায়চিত্ৰ কৰিবৰ কাৰণে জিহুৱাৰ উদ্দেশ্যে 1টা দমৰা খাৰ গৰু পাপাৰ্থক বলিস্বৰূপে আৰু 2টো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা। এইদৰে তুমি হাৰুণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবিয়াসকলক উপস্থিত কৰাবা, আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। এইদৰে তুমি ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা লেবিয়াসকলক পৃথক কৰিবা, আৰু লেবিয়াসকল মোৰেই হ'ব। তাৰ পাছত লেবিয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক হুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা। তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা মোক দিয়া হ'ল। তেওঁলোকে ইজৰাইলৰ সন্তানসকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ। কাৰণ মানুহেই হওক বা পশুৱেই হওক, ইজৰাইলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই। যিদিনা মই মিছৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেইদিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিলোঁ। এইকাৰণে ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবিয়াসকলক গ্ৰহণ কৰিলোঁ। আৰু সাক্ষাৎ কৰা তম্বুত ইজৰাইলৰ সন্তানসকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইজৰাইলৰ সন্তানসকলক প্ৰায়চিত্ৰ কৰিবলৈ ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা লেবিয়াসকলক হাৰুণ আৰু তেওঁ পুত্ৰসকলক দানস্বৰূপে দিলোঁ, যাতে ইজৰাইলৰ সন্তানসকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইজৰাইলৰ সন্তানসকলৰ মাজত কোনো আপদ নঘটিব। মুচি, হাৰুণ আৰু ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে লেবিয়াসকললৈ এইদৰে কৰিলে। জিহুৱাই লেবিয়াসকলৰ বিষয়ে মুচিক দিয়া সকলো আদেশ অনুসাৰেই ইজৰাইলৰ সন্তানসকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে। লেবিয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে, আৰু হাৰুণে তেওঁলোকক জিহুৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক হুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়চিত্ৰ কৰিলে। তেতিয়াৰ পৰা লেবিয়াসকলে হাৰুণৰ আগত আৰু তেওঁ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰাৰ তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবিয়াসকলৰ বিষয়ে জিহুৱাই মুচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰে তেওঁলোকলৈ কাৰ্য কৰিলে। পাছত জিহুৱাই পুনৰাই মুচিক ক'লে, লেবিয়াসকলৰ বিষয়ে এই নিয়ম 25 বছৰ বয়সৰে পৰা লেবিয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাব, আৰু 50 বছৰ বয়স হ'লে সেই কৰ্মচাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব। তেওঁলোকে সাক্ষাৎ কৰাৰ তম্বুৰ বস্তু বুজ বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ'ব, কিন্তু সেৱা কৰ্ম আৰু নকৰিব। লেবিয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।